Akahpani. বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, গোলকীয় শক্তি হিচাপে ভাৰতৰ উত্থানৰ লগতে দেশৰ আধ্যাত্মিক আৰু সাংস্কৃতিক গুৰুত্ব বৃদ্ধি পোৱা উচিত বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে বান আৰু ভূমিস্খলন প্ৰভাৱিত অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, কেৰালা আৰু উত্তৰাখণ্ডৰ বাবে 1066 কোটিৰো অধিক টকা মোকলাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক বিহাৰত ভোটাৰ তালিকাত বিশেষ বিস্তৃত পুনৰীক্ষণৰ অনুমতি প্ৰদান কৰিছে। গুজৰাটৰ বড়োদৰা জিলাত মাহী নৈৰ ওপৰৰ গম্ভীৰা দলং খহি পৰা ঘটনাত নিহত লোকৰ সংখ্যা 15লৈ বৃদ্ধি পাইছে আৰু লৰ্ডছ টেষ্টত ইংলেণ্ডে প্ৰথমে বেট ধৰি প্ৰথম ইনিংছত বাতৰি অহাৰ পৰলৈকে 2টা উইকেটৰ বিনিময়ত 95 ৰাণ সংগ্ৰহ কৰিছে। গোলকীয় শক্তি হিচাপে ভাৰতৰ উত্থানৰ লগতে দেশৰ আধ্যাত্মিক আৰু সাংস্কৃতিক গুৰুত্বও বৃদ্ধি পোৱা উচিত বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আজি ভাৰতীয় জ্ঞান প্ৰণালী সম্পৰ্কীয় এখন সন্মিলন মুকলি কৰি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আধ্যাত্মিক আৰু সাংস্কৃতিক উত্থান জৰুৰী বুলি মন্তব্য কৰে। তেওঁ কয় যে ইয়াৰ অবিহনে কোনোধৰণৰ উত্থান দীৰ্ঘস্থায়ী হ'ব নোৱাৰে আৰু এয়া দেশৰ পৰম্পৰাৰ পৰিপন্থী। শ্ৰীধনখড়ে কয় যে ইউৰোপীয় বিশ্ববিদ্যালয়সমূহৰ আত্মপ্ৰকাশৰ বহু পূৰ্বে ভাৰতৰ বিশ্ববিদ্যালয়সমূহে শিক্ষাৰ কেন্দ্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁ কয় যে প্ৰাচীন ভাৰত আধ্যাত্মিক জীৱনৰ উজ্জ্বল কেন্দ্ৰ আছিল। ইয়াৰ ভিতৰত তক্ষশিলা, নালন্দা, বিক্ৰমশিলা, বল্লভী আৰু ওদন্তপুৰী অন্যতম। কেন্দ্ৰসমূহক জ্ঞানৰ উৎস বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই কেন্দ্ৰসমূহৰ পুথিভঁৰালসমূহ জ্ঞানৰ বিশাল মহাসাগৰ স্বৰূপ আছিল আৰু এই পুথিভঁৰালসমূহত 10,000ৰো অধিক পাণ্ডুলিপি উপলব্ধ হৈছিল। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিগত 11 বছৰত ভাৰতীয় জ্ঞান প্ৰণালী আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰা আয়ুষৰ গোলকীয় স্বীকৃতিৰ ক্ষেত্ৰত অভূতপূৰ্ব উত্থানৰ সাক্ষী হৈছে। কেন্দ্ৰীয় চৰকাৰে বান আৰু ভূমিস্খলন প্ৰভাৱিত অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, কেৰালা আৰু উত্তৰাখণ্ডৰ বাবে 1066 কোটিৰো অধিক টকা মোকলাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অসমৰ বাবে 375 কোটি, মণিপুৰৰ বাবে 29 কোটি, মেঘালয়ৰ বাবে 30 কোটি, মিজোৰামৰ বাবে 22 কোটি, কেৰালাৰ বাবে 153 কোটি আৰু উত্তৰাখণ্ডৰ বাবে 455 কোটিৰো অধিক টকাত অনুমোদন জনোৱা হৈছে। এই ৰাজ্যকেইখন দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণ, বান আৰু ভূমিস্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। মন্ত্ৰালয়ে কৈছে যে বান, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণ প্ৰভাৱিত ৰাজ্যসমূহলৈ সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। চলিত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা 14খন ৰাজ্যলৈ 6,166 কোটিৰো অধিক টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা 12খন ৰাজ্যলৈ 1,988 কোটিৰো অধিক টকা মোকলাই দিছে। ইয়াৰোপৰি ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা 5খন ৰাজ্যলৈ 726 কোটিৰো অধিক টকা মোকলাই দিয়া হৈছে। চৰকাৰে লগতে বান, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণত প্ৰভাৱিত ৰাজ্যসমূহলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, স্থলসেনা বাহিনী আৰু বায়ুসেনা বাহিনী দলৰ নিয়োগকে ধৰি সকলো ধৰণৰ সহায় আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 5খন দেশৰ সফল ভ্ৰমণ সামৰি আজি নতুন দিল্লীত উপস্থিত হয়। যোৱা 2ৰ পৰা 9 জুলাইৰ এই ভ্ৰমণকালত শ্ৰীমোদীয়ে ঘানা, ত্ৰিনিদাদ আৰু টবেগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়াৰ মুৰববীসকলৰ সৈতে ভাৰত আৰু এই দেশসমূহৰ মাজত সম্পৰ্ক সুদৃঢ় কৰা সন্দৰ্ভত আলোচনা কৰে। শ্ৰীমোদীয়ে লগতে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত ব্ৰিকছ শীৰ্ষ সন্মিলনতো অংশ লয়। উল্লেখযোগ্য যে এই ভ্ৰমণকালতে ঘানাৰ ৰাষ্ট্ৰপতি জন মাহামাই প্ৰধানমন্ত্ৰী শ্ৰীমোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান দ্য অফিচাৰ অব দ্য অৰ্ডাৰ অব দ্য ষ্টাৰ অব ঘানাৰে সন্মানিত কৰে। ইপিনে প্ৰথমবাৰৰ বাবে ত্ৰিনিদাদ আৰু টবেগলৈ যোৱা শ্ৰীমোদীক ভ্ৰমণকালত দেশখনৰ সৰ্বোচ্চ সন্মান দ্য অৰ্ডাৰ অব দ্য ৰিপাব্লিক অব ত্ৰিনিদাদ এণ্ড টবেগৰে বিভূষিত কৰা হয়। একেদৰে ব্ৰাজিলৰ ভ্ৰমণকালত শ্ৰীমোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান দ্য গ্ৰেণ্ড কলাৰ অব দ্য নেশ্যনেল অৰ্ডাৰ অব দ্য ছাউদাৰ্ণ ক্ৰছেৰে সন্মানিত কৰা হয়। নামিবিয়াৰ ৰাষ্ট্ৰপতিয়ে সেই দেশৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী শ্ৰীমোদীক সেই দেশৰ সৰ্বোচ্চ সন্মানেৰেও বিভূষিত কৰে। উল্লেখযোগ্য যে গ্লোবেল ছাউথ অৰ্থাৎ অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে পিছপৰা দেশসমূহৰ লগতে আটলাণ্টিকৰ দুয়োপাৰে অংশীদাৰিত্ব শক্তিশালী কৰা আৰু ব্ৰিকছ, আফ্ৰিকীয় সংঘ, ইকোৱাছ আৰু কেৰিকমৰ দৰে বহুপাক্ষিক মঞ্চসমূহত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে এই দেশকেইখন ভ্ৰমণ কৰিছিল। বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ পাঁচদেশীয় ভ্ৰমণসূচী সফল বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে ব্ৰিকছ শীৰ্ষ সন্মিলনৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঐক্যমত গঢ়ি তুলিবলৈ সমৰ্থ হোৱাই নহয় বৰং সন্ত্ৰাসবাদৰ ভুক্তভোগী আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকসকলক একেধৰণৰ তোলাচনীৰে জুখিব পৰা নাযায় বুলি স্পষ্ট কৰি দিছে। উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক বিহাৰত ভোটাৰ তালিকাত বিশেষ বিস্তৃত পুনৰীক্ষণৰ অনুমতি প্ৰদান কৰিছে। অৱশ্যে নিৰ্বাচন আয়োগে ন্যায়ৰ খাতিৰ বৰ্তমানৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত আধাৰ, ৰেচন কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰৰ দৰে গুৰুত্বপূৰ্ণ পৰিচয় পত্ৰসমূহ গ্ৰহণ কৰাৰ কথা বিবেচনা কৰিবলৈ আয়োগক নিৰ্দেশ দিয়ে। নিৰ্বাচন আয়োগে বিহাৰত চলাই থকা ভোটাৰ তালিকাৰ পুনৰীক্ষণ সংবিধানৰ অনুকূল বুলি মন্তব্য কৰি সৰ্বোচ্চ ন্যায়ালয়ে পুনৰীক্ষণৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰে। ন্যায়ালয়ে কয় যে অকল বিহাৰৰ বিধানসভা নিৰ্বাচনৰ বাবে পুনৰীক্ষণ কিয় কৰা হৈছে আৰু এই প্ৰক্ৰিয়া সমগ্ৰ দেশত কিয় ৰূপায়ণ কৰিব পৰা নাযায় বুলিও প্ৰশ্ন তোলে। ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু জয়মাল্য বাগচীক লৈ গঠিত এখন বিচাৰপীঠে কয় যে যদিহে নিৰ্বাচন আয়োগে নাগৰিকত্বৰ পৰীক্ষা কৰিব বিচাৰিছে তেন্তে ই পূৰ্বতে এনে কৰা উচিত আছিল। আগষ্টত সংশোধিত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে 28 জুলাইত বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। গুজৰাটৰ ভড়োদৰা জিলাত মাহী নৈৰ ওপৰৰ গম্ভীৰা দলং খহি পৰা ঘটনাত নিহত লোকৰ সংখ্যা 15লৈ বৃদ্ধি পাইছে। ভড়োদৰাৰ জিলাধিপতি অনিল ধামেলিয়াই আজি দুৰ্ঘটনাস্থলীৰ পৰা আৰু 3জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা বুলি আৰু এতিয়াও 4জন লোক সন্ধানহীন হৈ আছে বুলি জানিবলৈ দিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে নৈখনৰ পৰা 4 কিলোমিটাৰ পৰ্যন্ত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদন আজি সন্ধিয়াৰ ভাগলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰা হ'ব। নীতি আয়োগে ৰাজ্যিক বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদসমূহৰ সবলীকৰণৰ বাবে বিশদ পৰিকল্পনা মুকলি কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেদী আৰু আয়োগৰ সদস্য ডঃ ভি কে সাৰস্বতৰ সৈতে এই পৰিকল্পনা মুকলি কৰে। আয়োগে প্ৰকাশ কৰা মতে এই পৰিকল্পনাত সমগ্ৰ দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদসমূহৰ ভূমিকা আৰু কাম কাজ সুদৃঢ় কৰি তোলাৰ বাবে কৌশলগত দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰা হৈছে। আজি গুৰু পূৰ্ণিমা। আহাৰৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত গুৰু পূৰ্ণিমা পালন কৰা হয়। হিন্দু শাস্ত্ৰ অনুসৰি গুৰু শিষ্যৰ পৰম্পৰাত গুৰুৰ প্ৰাধান্য দেখুৱাবলৈ এই পূৰ্ণিমা পালন কৰা হয়। ভাৰতীয় পৰম্পৰাত গুৰুক ভগৱানৰ লগত তুলনা কৰা হয়। এই বিশেষ দিনটোক গুৰুসকলৰ বাবে উৎসৰ্গিত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৰু পূৰ্ণিমা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন এলেকাত অহা ছদিনলৈ মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু বিদৰ্ভত পৰৱৰ্তী দুদিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। এই সময়ছোৱাত দেশৰ উত্তৰ আৰু পূব অংশতো মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন খেলত ঘৰুৱা দল ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আমালৈ বাতৰি অহাৰ পৰলৈকে প্ৰথম ইনিংছত 2টা উইকেটৰ বিনিময়ত 95 ৰান সংগ্ৰহ কৰি খেলি আছে। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে 2টা উইকেট দখল কৰিছে। 5খনীয়া শৃংখলাটো সম্প্ৰতি 1-1 ফলাফলত ড্ৰ হৈ আছে। ইংলেণ্ডে হেডিংলিত অনুষ্ঠিত প্ৰথমখন খেলত 5 উইকেটত জয়লাভ কৰিছে আৰু ভাৰতে এছবেষ্টনত অনুষ্ঠিত দ্বিতীয়খন খেলত 336 ৰানত বিজয় সাব্যস্ত কৰে। পিঠি আৰু কিলাকুটিৰ আঘাতৰ বাবে 4 বছৰৰ বিৰতিৰ অন্তত ইংলেণ্ডৰ বেগী বলাৰ জোফ্ৰা আৰ্চাৰে এই খেলখনৰ জৰিয়তে টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিছে। ভাৰতৰ 11জনীয়া দলত প্ৰসিদ্ধ কৃষ্ণৰ ঠাইত জছপ্ৰীত বুমৰাক অন্তৰ্ভুক্ত কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। গোলকীয় শক্তি হিচাপে ভাৰতৰ উত্থানৰ লগতে দেশৰ আধ্যাত্মিক আৰু সাংস্কৃতিক গুৰুত্ব বৃদ্ধি পোৱা উচিত বুলি উপৰাষ্ট্ৰপতি জগদীশ ধনখড়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে বান আৰু ভূমিস্খলন প্ৰভাৱিত অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, কেৰালা আৰু উত্তৰাখণ্ডৰ বাবে 1,066 কোটিৰো অধিক টকা মোকলাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক বিহাৰত ভোটাৰ তালিকাত বিশেষ বিস্তৃত পুনৰীক্ষণৰ অনুমতি প্ৰদান কৰিছে আৰু লৰ্ডছ টেষ্টত ইংলেণ্ডে প্ৰথমে বেট কৰি বাতৰি অহাৰ পৰলৈকে প্ৰথম ইনিংছত 2টা উইকেটৰ বিনিময়ত 95 ৰান সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।